आगाह बनी। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালিয়ানৱালাবাগৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই যুৱক যুৱতীসকলক ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা ল'বলৈ আহ্বান জনায়। চুদানৰ দুটা শৰণাৰ্থী শিবিৰত যোৱা 48 ঘণ্টাত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত 114 জন নাগৰিকৰ মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি 3:30 বজাত জয়পুৰত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানৱালাবাগৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে 1919 চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি কয় যে তেওঁলোকৰ এই ত্যাগে দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰবাহক শক্তিশালী কৰি তুলিছিল। এইসকল অমৰ শ্বহীদৰ অনুপ্ৰেৰণাত দেশবাসীয়ে নিজৰ সমগ্ৰ সত্তাৰে ভাৰতৰ প্ৰগতিত অৰিহণা যোগাই যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰীয়ে কয় যে বীৰ আত্মাসকলৰ অতুলনীয় বলিদান আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত খোদিত হৈ আছে। ভাৰতবাসী তেওঁলোকৰ সাহসৰ বাবে চিৰণী হৈ থাকিব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত কয় যে নৱপ্ৰজন্মই শ্বহীদসকলৰ অদম্য মনোভাৱ সদায় স্মৰণ কৰিব। তেওঁ কয় যে সেয়া আছিল জাতীয় ইতিহাসৰ অন্ধকাৰ অধ্যায়। শ্ৰীমোদীয়ে লগতে কয় যে তেওঁলোকৰ ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বৃহৎ পদক্ষেপ হৈ ৰ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখী উপলক্ষে আজি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত তেওঁ কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ নতুন আশা, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। শ্ৰীমোদীয়ে লগতে কয় যে এই উৎসৱে একতা আৰু কৃতজ্ঞতাৰ মনোভাৱ উদযাপন কৰে। আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ হাৰিয়ানালৈ যাব। প্ৰধানমন্ত্ৰী প্ৰথমে হিছাৰত উপস্থিত হ'ব আৰু পুৱা প্ৰায় 10:15 বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমান সেৱাৰ শুভাৰম্ভ কৰিব। বিমান যাত্ৰা নিৰাপদ, বহনসাধ্য আৰু সকলোৰে বাবে সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতি অনুযায়ী প্ৰধানমন্ত্ৰীয়ে লগতে 410 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া হিছাৰৰ মহাৰাজ অগ্ৰসেন বিমানবন্দৰৰ নতুন আগমন প্ৰস্থান ভৱনৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এটা সমাৱেশতো ভাষণ দিব। ইয়াৰ পাছত দুপৰীয়া প্ৰায় 12:30 বজাত প্ৰধানমন্ত্ৰীয়ে যমুনানগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে এটা সমাৱেশত ভাষণ দিব। দিল্লী চৰকাৰে আজি ৰাষ্ট্ৰীয় ৰাজধানীত ভীমৰাও আম্বেদকাৰৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া জয়ন্তী উপলক্ষে ৱাকাথনৰ আয়োজন কৰে। কেইবাশ শিশুৱে অংশগ্ৰহণ কৰা ৱাকাথন দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীগুপ্তাই কয় যে দিল্লী চৰকাৰ বাবা চাহেবে প্ৰতিষ্ঠা কৰা পথ অনুসৰণ কৰিবলৈ উৎসৰ্গিত। চৰকাৰে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ জৰিয়তে প্ৰতিটো শিশুৱে ডঃ আম্বেদকাৰৰ বিষয়ে জানিব পাৰিব আৰু তেওঁৰ স্মৃতিক সন্মান জনাব বুলি তেওঁ কয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই যুৱক যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ডঃ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা ল'বলৈ আহ্বান জনায়। মাণ্ডাভিয়াই ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত জয় ভীম যাত্ৰাৰ পতাকা উত্তোলন কৰাৰ পূৰ্বে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত মাই ভাৰতৰ স্বেচ্ছাসেৱক আৰু যুৱক যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত এইদৰে কয়। তেওঁ কয় যে দেশৰ যুৱক যুৱতীসকলে ভাৰতীয় সংবিধানৰ মনোভাৱক সন্মান কৰি ইয়াক পালন কৰিব লাগে। মাণ্ডাভিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা পৰামৰ্শ দিয়া পঞ্চপ্ৰণ পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্ৰতিজ্ঞাই বিকশিত ভাৰতৰ পথ দেখুৱায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে একতাৰ বন্ধনেৰে আগবাঢ়ি গৈ আমি নিজৰ পৰম্পৰা গৌৰৱ অনুভৱ কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপ্ৰথম মনোভাৱ জগাই তোলাটো অতি আৱশ্যকীয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1,00,000 যুৱ নেতা গঢ়ি তোলাৰ উদ্দেশ্যে মাই ভাৰত অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ 1,75,00,000 যুৱক যুৱতী এই অভিযানৰ সৈতে জড়িত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ডাঃ মাণ্ডাভিয়াই ঐতিহাসিক গান্ধী মৈদামৰ পৰা পতাকা জোকাৰি পদযাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজধানী পাটনাৰ বিভিন্ন স্থানেৰে গৈ এই পদযাত্ৰা পাটনা উচ্চ ন্যায়ালয়ৰ সমীপৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত সামৰণি পৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান আৰু আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত যুৱক স্বেচ্ছাসেৱকসকলে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। মাই ভাৰতৰ সদস্যসকল, ৰাজ্যিক মন্ত্ৰী, সাংসদ, বিধায়ক আৰু ৰাজনৈতিক নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আম্বেদকাৰৰ জন্মবাৰ্ষিকী আৰু ভাৰতীয় সংবিধানৰ 75 বছৰ উদযাপনৰ লগত সংগতি ৰাখি জয় ভীম পদযাত্ৰাৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় উৎসৱ পাম চানডে আজি মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হৈছে। খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসীসকলে ইজৰাইলৰ ৰজা হিচাপে জেৰুজালেমত যীশুখ্ৰীষ্টৰ বিজয়ী প্ৰৱেশৰ সোঁৱৰণত এই উৎসৱ পালন কৰে। পাম চানডেৰে পবিত্ৰ সপ্তাহটো আৰম্ভ হয় আৰু ইষ্টাৰ চানডে উদযাপনেৰে ইয়াৰ সামৰণি পৰে। মিজোৰামত মিজো ভাষাত তুমকাও নি নামেৰে পৰিচিত পাম চানডে ব্যাপক উৎসাহ উদ্যমেৰে পালন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষ গীৰ্জাসেৱা অনুষ্ঠিত হোৱাৰ লগতে পাম চানডে শোভাযাত্ৰা উলিওৱা হয়। নাগালেণ্ডৰ বিভিন্ন গীৰ্জাতো বিশেষ পাম চানডে সেৱা অনুষ্ঠিত হোৱাৰ লগতে শোভাযাত্ৰা উলিওৱা হৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই পাম চানডে উপলক্ষে শুভেচ্ছা জনাইছে। ছুদানৰ উত্তৰ ডাৰফুৰৰ ৰাজধানী এলফাছৰৰ দুটা শৰণাৰ্থী শিবিৰত যোৱা 48 ঘণ্টাত অৰ্ধসামৰিক বাহিনী RSFৰ আক্ৰমণত 114 জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জামজাম শিবিৰত 100 জন লোক নিহত হয় আৰু কালি আবু চৌক শিবিৰত 14 জন লোক নিহত হয়। উল্লেখযোগ্য যে এলফাছৰত যোৱা বছৰৰ মে মাহৰ পৰা ছুদানৰ সশস্ত্ৰ বাহিনী আৰু RSFৰ মাজত যুদ্ধ চলি আছে। তাঞ্জানিয়াত আজিৰে পৰা হ'বলগীয়া আফ্ৰিকা ইণ্ডিয়া কি মেৰিটাইম এংগেজমেণ্ট চমুকৈ AIKIMI শীৰ্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে উদ্বোধন কৰিব। এই অনুশীলনত অংশ ল'বলৈ ভাৰতীয় মহাসাগৰ জাহাজ IOS সাগৰ হিচাপে নামকৰণ কৰা INS সুনেইনা কালি তাঞ্জানিয়াৰ দাৰ ইছ ছালাম বন্দৰত প্ৰৱেশ কৰে। জাহাজখনে 9খন বন্ধু বিদেশী ৰাষ্ট্ৰৰ 66গৰাকী নৌসেনাৰ সৈতে 5 এপ্ৰিলত গোৱাৰ কাৰোৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। নৌসেনাৰ আন দুখন জাহাজ INS চেন্নাই আৰু INS কেশৰীও এই অনুশীলনত ভাগ ল'ব। চৰকাৰে অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন বিচাৰিছে। যোৱা 15 মাৰ্চত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 31 জুলাই পৰ্যন্ত এই প্ৰক্ৰিয়া খোলা থাকিব। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তেহে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি 3:30 বজাত জয়পুৰত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত দিল্লীত হ'বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালিয়ানৱালাবাগৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই যুৱক যুৱতীসকলক ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা ল'বলৈ আহ্বান জনায়। ছুদানৰ দুটা শৰণাৰ্থী শিবিৰত যোৱা 48 ঘণ্টাত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত 114 জন নাগৰিকৰ মৃত্যু হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি 3:30 বজাত জয়পুৰত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ব। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।